এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 14,306 আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ 10,654 আৰু নগৰাঞ্চলৰ 3,647 হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাক ইতিমধ্যে লাখপতি বাইদেউলৈ উন্নীত কৰা হৈছে। পৰৱৰ্তী সময়তো মহিলাসকলক আৰ্থিক সবলীকৰণৰ এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ সময়তে জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠীৰ লোকসকলে প্ৰতিবাদী কাৰ্যসূচী উলিওৱা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে এই দাবী হৈছে তেওঁলোকৰ ন্যায্য দাবী আৰু এই প্ৰতিবাদৰ প্ৰতি চৰকাৰৰো সমৰ্থন আছে।
প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব, এই আন্দোলনত বিজেপিও জড়িত আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ নৱনিৰ্মিত অৱৰ্তভৱন চৌহদত এটি গছপুলি ৰোপণ কৰে। ডঃ শৰ্মাই আজি ডিব্ৰুগড় জিলাত এটা স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকু সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক 14 দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে 7 দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে সাঁতোৰাৰ সময়তো তেওঁ সেই স্থানতে উপস্থিত আছিল। সেই সূত্ৰে বিশেষ তদন্তকাৰী গোটে সন্দীপন গাৰ্গক যোৱা কেইবাদিনো ধৰি সোধা পোছাৰ অন্তত আজি তেওঁক গ্ৰেপ্তাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত এতিয়ালৈকে 5 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে কণ্ঠশিল্পী মানস ৰবীনক আজি উলুবাৰীৰ CID কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে সোধা পোছা কৰে। শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তেওঁৰ হাতত থকা প্ৰমাণ বিশেষ তদন্তকাৰী গোটক অৰ্পণ কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। BTC বিধায়িনী সভাৰ অধিৱেশন কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 5ম BTC পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা BTC বিধায়িনী ভৱনত দিনৰ 10 বজাত এই অধিৱেশন আৰম্ভ হ'ব। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বনৰক্ষীৰ সৈতে লগা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হয়। মৃত চোৰাং চিকাৰীজন দৰং জিলাৰ ভৱপুৰ গাঁৱৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰাং চিকাৰী ৰহমানক যোৱা বছৰ দৰং আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁ জামিনত মুক্তি লাভ কৰিছিল। বনৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা 6 ৰাউণ্ড গুলীৰ লগতে এখন কোঠাৰ বন্দুকৰ ছাইলেঞ্চাৰ হিচাপে ব্যৱহাৰ কৰা লোহাৰ পাইপ আৰু মোবাইল ফোন উদ্ধাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত ৰহমানৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। IIT গুৱাহাটীত অহা 10 অক্টোবৰৰ পৰা 3দিনীয়াকৈ 10ম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও 33খন বিশ্ববিদ্যালয়ৰ 1000 গৱেষক ছাত্ৰ ছাত্ৰীৰ লগতে 60ৰো অধিক ষ্টাৰ্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। 10 অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতে কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালাত 400+ গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব। কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা ভাৰতৰ খেলুৱৈয়ে সংযুক্ত আৰব এমিৰেটছৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ নক আউট পৰ্যায়ৰ খেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।